ইয়োব ৩৬ অধ্যায়। ইলিহুৰ শেষ বক্তৃতা। ইলিহুৱে আৰু কথা ক'লে, আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক বুজাওঁ, কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে। মই দূৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতা গুণৰ বৰ্ণনা কৰিম, কিয়নো মোৰ কথা নিশ্চয় মিছা নহয়, জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে। চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে, তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী। তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে, কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে। তেওঁ ধাৰ্মিক লোকৰ পৰা চকু নুঘূৰায়, কিন্তু হিংসাখনত বহা ৰজাবিলাকৰ লগত তেওঁ সৰ্বৰ্তী কাললৈকে তেওঁবিলাকক বহুৱায়, তাত তেওঁবিলাকৰ উন্নতি হয়। আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয় আৰু তেওঁবিলাক দুখৰ লেজুত বান খায়, তেন্তে মই তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই তেওঁবিলাকে যে অহংকাৰ কৰিলে তাক তেওঁবিলাকক জনায়। শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁবিলাকৰ কাণ মুকলি কৰে, আৰু অধৰ্ম পথৰ পৰা ঘূৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে। যদি তেওঁবিলাকে তেওঁৰ কথা শুনে আৰু তেওঁ সেৱা কৰে, তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়, আৰু তেওঁবিলাকৰ বছৰকেইটা সন্তোষেৰে কটায়। কিন্তু যদি তেওঁবিলাকে নুশুনে, তেন্তে অস্তঘাতত বিনষ্ট হয় আৰু জ্ঞানৰ অভাৱত প্ৰাণ ত্যাগ কৰে। অধৰ্মৰ চিটিয়াবোৰে শুদ্ধ হাঁচি থয়, ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাটৰক্তি নকৰে। সিহঁত ডেকা কালতে মৰে, আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্ৰাণ নষ্ট হয়। তেওঁ দুৰ্গতিৰ পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে, আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে। তেওঁ তোমাক সংকটৰ মুখৰ পৰা ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে, আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হয়। কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব। সাৱধান, শুদ্ধে তোমাক নিন্দা পথলৈ নিনিয়ক, আৰু মুক্তিৰ অধিক মূল্যই তোমাক অবাতে লৈ নাযাওক। তোমাৰ ধন আৰু শক্তি সমস্ত বল, তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হ'ব। যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়, এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা। সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা, কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা। চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহত্ব কাৰ্য কৰে। তেওঁ নিচিনা শিক্ষা দিওঁতা কোন আছে? কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে, বা তুমি অন্যায় কৰিলা এইবুলি তেওঁক কোনে ক'ব পাৰে? ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্তন কৰিলে, তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা। সকলো মানুহে তাক নিৰীক্ষণ কৰে, মৈত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে। চোৱা, ঈশ্বৰ মহান আৰু আমাৰ জ্ঞানৰ অগম্য, তেওঁ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য, কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে, সেইবোৰে তেওঁ ভাপৰ পৰা জৰি জৰি পৰে, সেইবোৰক আকাশে বৰষায়, মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়। বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ, আৰু তেওঁ তম্বুৰ ৰূপ মেঘৰ গৰ্জন কোনে বুজিব পাৰে? চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে, আৰু তেওঁ সাগৰৰ তলি ঢাকে, কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে, আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে। তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়, লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে, তাৰ মহাশব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে, পশুবোৰকো তেওঁ আগমনৰ কথা জনায়।